লেবিয়া পুস্তক 13 অধ্যায়। কুষ্ঠ ৰোগৰ বিষয়। পাছত যীহুৱাই মুচি আৰু হাৰুণক ক'লে, যদি কোনো এজন লোকৰ গাৰ ছাল উখহি উঠে বা চুকুৰা বান্ধি উঠে বা জিলিকা দাগ হয় আৰু সেয়ে যদি গাৰ ছালত কুষ্ঠ ৰোগৰ ঘা হৈ যায়, তেতিয়া তেওঁ হাৰুণ পুৰোহিত বা তেওঁৰ পুত্ৰ পুৰোহিতসকলৰ মাজৰ এজনৰ ওচৰলৈ অনা হ'ব। তেতিয়া পুৰোহিতজনে তেওঁ গাৰ ছালত থকা সেই ঘাটো চাব। যদি সেই ঘাৰ নোম বগা হৈ উঠে আৰু ঘা যদি গাৰ ছালতকৈ দ যেন বোধ হয়, তেতিয়া সেই ঘা কুষ্ঠ ৰোগৰ ঘা। তেওঁ সেই ঘা চোৱাৰ পাছত পুৰোহিতে তেওঁক অশুচি বুলি জনাব। আৰু যদি তেওঁ সেই জিলিকা দাগ ঘাৰ ছালত বগা হয় কিন্তু ছালতকৈ দ যেন বোধ নহয় আৰু তেওঁ ঘাৰ নোম বগা হৈ যোৱা নাই, তেতিয়া সেই ঘা হোৱা লোকজনক পুৰোহিতে 7 দিন আঁতৰ কৰি ৰাখিব। পাছত 7ম দিনা পুৰোহিতজনে সেই ঘা হোৱা লোকজনক চাই যদি তেওঁৰ দৃষ্টিত ঘা সেই একেদৰে থাকে বা ছালত ব্যাপি যোৱা নাই, তেতিয়া পুৰোহিতজনে তেওঁক আকৌ 7 দিনলৈ আঁতৰত ৰাখিব। আৰু 7ম দিনা পুৰোহিতজনে তেওঁক আকৌ চাব। তেতিয়া যদি সেই ঘা শুকাবলৈ ধৰে আৰু ছালত যদি বিয়পি যোৱা নেদেখে, তেতিয়া পুৰোহিতে তেওঁক শুচি বুলি জনাব। সেয়ে কেৱল চুকুৰা বন্ধা ঘাহে। পাছত তেওঁ নিজ বস্ত্ৰ ধুই শুচি হ'ব। কিন্তু তেওঁ শুচিৰ অৰ্থে নিজকে পুৰোহিতক দেখুৱাবৰ। পাছত যদি সেই চুকুৰা বন্ধা ঘা ছালত বিয়পি যায়, তেতিয়া তেওঁ পুনৰাই নিজকে পুৰোহিতক দেখুৱাব লাগিব। তেতিয়া পুৰোহিতে সেই ঘা চাই যদি তেওঁৰ চুকুৰা বন্ধা ঘা ছালত বিয়পি যোৱা দেখে, তেতিয়া তেওঁ লোকজনক অশুচি বুলি জনাব। সেয়ে কুষ্ঠ ৰোগ। কোনো এজন লোকৰ কুষ্ঠ ৰোগৰ ঘা হ'লে তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ'ব। তেতিয়া পুৰোহিতে তেওঁক চাব। যদি তেওঁৰ ছালত বগা ধৰণৰ টেমুনা বান্ধে আৰু তাৰ দ্বাৰাই তাৰ নোম বগা হৈ উঠে আৰু সেই টেমুনাত কেঁচা মঙহ থাকে, তেতিয়া তেওঁৰ গাৰ ছালত সেয়ে পুৰণি কুষ্ঠ ৰোগ। তাতে পুৰোহিতে তেওঁক অশুচি বুলি জনাব। তেওঁ সেই লোকজনক আঁতৰত নাৰাখিব, কিয়নো তেওঁ আগৰে পৰা অশুচি। যদি ছালৰ সকলোতে সেই কুষ্ঠ ৰোগ ব্যাপি যায় আৰু পুৰোহিতৰ যিমানলৈকে চকু পৰে সিমানলৈকে সেই ঘা থকা লোকজনৰ মূৰৰ পৰা ভৰিলৈকে গোটেই ছাল কুষ্ঠ ৰোগেৰে ঢাকে, তেতিয়া তেওঁ গোটেই গা কুষ্ঠ ৰোগেৰে ঢকা দেখি পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক'ব। তেওঁ গোটেই গা বগা হোৱাত তেওঁ শুচি। কিন্তু যেতিয়া সেই ঘাত কেঁচা মঙহ দেখা যায়, তেতিয়া তেওঁ অশুচি হ'ব। তেতিয়া পুৰোহিতে সেই কেঁচা মঙহ দেখি তেওঁক অশুচি বুলি ক'ব, কিয়নো সেই কেঁচা মঙহ অশুচি, সেয়ে কুষ্ঠ ৰোগ। আৰু সেই কেঁচা মঙহ যদি পুনৰাই বগা হৈ যায়, তেতিয়া তেওঁ পুৰোহিতৰ ওচৰলৈ যাব। তেতিয়া পুৰোহিতে সেই লোকজনক বগা হৈ উঠা ঘাটো চাব। আৰু যদি সেই ঘা বগা হোৱা দেখে, তেতিয়া পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক'ব। আৰু গাৰ ছালত ফুহুৰা হৈ ভাল হোৱা পাছত যদি সেই ফুহুৰাবোৰ ঠাইত বগা বৰণৰ টেমুনা বান্ধে বা বগা আৰু অলপ ৰঙা বৰণৰ জিলিকা দাগ হয়, তেতিয়া তাক পুৰোহিতক দেখুওৱা হ'ব। তেতিয়া পুৰোহিতে তাক চাব। যদি সেয়ে ছালতকৈও দ যেন বোধ হয় আৰু তাৰ নোম বগা হৈ গ'ল, তেতিয়া পুৰোহিতে তেওঁ অশুচি বুলি ক'ব। সেয়ে ফুহুৰাত ওলোৱা কুষ্ঠ ৰোগৰ ঘা। কিন্তু পুৰোহিতে তাক চাই যদি বগা নোম নেদেখে আৰু সেয়ে ছালতকৈও দ নহয় কিন্তু শুকাই গৈছে, তেতিয়া পুৰোহিতে তেওঁক 7 দিন আঁতৰত ৰাখিব। পাছত সেয়ে যদি ছালত বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক'ব, সেয়ে কুষ্ঠ ৰোগৰ ঘা। কিন্তু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে আৰু বিয়পি নাযায়, তেন্তে সেয়ে ফুহুৰাৰ দাগ মাত্ৰ। আৰু পুৰোহিতে তেওঁ হুচি বুলি ক'ব। যদি গাৰ ছালত পূৰা দাগ হয় আৰু সেই দাগৰ নতুন ছালৰ ৰঙচুৱা, বগা বা শুদ্ধ বগা বা জিলিকা দাগ হয়, তেন্তে পুৰোহিতে তাক চাব। যদি জিলিকা দাগত থকা নোম বগা হৈ গ'ল আৰু আন ছালতকৈ দ যেন দেখা যায়, তেতিয়া সেয়ে জুইৰে পোৰা দাগত ওলোৱা কুষ্ঠ ৰোগ। পুৰোহিতে তাক অশুচি বুলি ক'ব, কিয়নো সেয়ে কুষ্ঠ ৰোগৰ ঘা। কিন্তু যদি পুৰোহিতে চাই জিলিকা দাগত বগা নোম নেদেখে আৰু সেই দাগ ছালতকৈ দ নহয় কিন্তু শুকাই গ'ল, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আঁতৰত ৰাখিব। পাছত সপ্তম দিনা পুৰোহিতে তেওঁক চাব। তেতিয়া যদি ছালত সেয়ে বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক'ব, সেয়ে কুষ্ঠ ৰোগৰ ঘা। আৰু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে আৰু ছালত বিয়পি নাযায় কিন্তু শুকাই যায়, তেন্তে সেয়ে পোৰা ঠাইত উঠা টেমুনা মাথোন। আৰু পুৰোহিতে তেওঁ হুচি বুলি ক'ব, কিয়নো সেয়ে জুইৰে পোৰা ঘাৰ দাগহে মাথোন। কোনো পুৰুষ বা স্ত্ৰীৰ মূৰত বা ঠুঁটৰিৰ তলত ঘা হ'লে পুৰোহিতে সেই ঘা চাব। সেয়ে যদি ছালতকৈ দ যেন বোধ হয় আৰু তাত হালধীয়া মিহি নোম থাকে, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক'ব। সেয়ে সজোৱা ৰোগ, মূৰৰ চুলি বা দাড়িৰ সৰা কুষ্ঠ ৰোগ। আৰু পুৰোহিতে সেই সজোৱা চুলি বা দাড়ি সৰা ৰোগৰ ঘা চালে, যদি সেয়ে ছালতকৈ দ যেন বোধ নহয় আৰু তাত কলা নোম নাথাকে, তেন্তে পুৰোহিতে সেই চুলি কি দাড়ি সৰা ৰোগ থকা লোকজনক সাত দিন আঁতৰ কৰি ৰাখিব। পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব। যদি সেই ঘা বিয়পি যোৱা নাই আৰু তাত হালধীয়া নোম নাই আৰু ছালতকৈ ঘাৰ ছাল দ যেন বুট নহয়, তেন্তে সেই ঘাৰ কাষৰ চাৰিওফালে থকা চুলি খুৰোৱা হ'ব, কিন্তু ঘা থকা ঠাইডোখৰ নুখুৰাব। তেতিয়া পুৰোহিতে সেই সজোৱা ঘা থকা লোকজনক আৰু সাত দিন আঁতৰ কৰি ৰাখিব। পাছত সপ্তম দিনা পুৰোহিতে সেই ঘা চাব। তাতে যদি সেই ঘা ছালত বিয়পি যোৱা নাই আৰু ছালতকৈ দ যেন বোধ নহয়, তেন্তে পুৰোহিতে তেওঁ হুচি বুলি ক'ব। পাছত সেই লোকজনে নিজ বস্ত্ৰ ধুই হুচি হ'ব। কিন্তু পুৰোহিতে হুচি কৰোৱাৰ পাছত যদি তেওঁ ছালত সেই ঘা বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক পুনৰাই চাব। যদি তেওঁৰ ছালত সেই ঘা বিয়পি যোৱা দেখে, তেন্তে পুৰোহিতে হালধীয়া নোম নিবিচাৰিব। সেই লোকজন অশুচি, কিন্তু তেওঁৰ দৃষ্টিত যদি সেই ঘা একেদৰে থাকে আৰু তাৰ মাজত কলা নোম গজে, তেন্তে সেই ৰোগ ভাল হ'ল, তেওঁ হুচি আৰু পুৰোহিতে তেওঁ হুচি বুলি ক'ব। আৰু যদি কোনো পুৰুষ বা স্ত্ৰীৰ গাৰ ছালত ঠায়ে ঠায়ে বগা দাগ হয়, তেন্তে পুৰোহিতে সেই লোকজনক চাব। যদি তেওঁৰ ছালত হোৱা জিলিকা দাগবোৰ গুমবৰণীয়া বগা হয়, তেন্তে সেয়ে ছালত উৎপন্ন হোৱা এবিধ ফোঁহা আৰু তেওঁ হুচি। আৰু যদি কোনো মানুহৰ মূৰৰ চুলি সৰি যায়, তেন্তে তেওঁ টকলা মূৰা কিন্তু তেওঁ হুচি। আৰু যদি তেওঁ মূৰৰ আগফালৰ চুলি সৰি যায় আৰু টপা, তেওঁ হুচি। কিন্তু যদি তেওঁ টকলা বা টপা মূৰত ৰঙচীয়া বগা ঘা হয়, তেন্তে সেয়ে তাৰ টকলা মূৰত বা টপা মূৰত হোৱা কুষ্ঠ ৰোগ। তেতিয়া পুৰোহিতে তেওঁক চাব। যদি গাৰ ছালত হোৱা কুষ্ঠ ৰোগৰ দৰে তেওঁ টকলা বা টপা মূৰত সেই ঘা দমলা ৰঙচীয়া বগা হয়, তেন্তে তেওঁ কুষ্ঠ ৰোগী আৰু অশুচি। অৱশ্যে পুৰোহিতে তেওঁ অশুচি বুলি ক'ব, তাৰ কুষ্ঠ ৰোগৰ ঘা তেওঁ মূৰতে আছে। যি কুষ্ঠৰোগীৰ গাত কুষ্ঠ ৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব আৰু তেওঁ মূৰৰ চুলি মুকলিকৈ ৰখা হ'ব আৰু তেওঁ নিজৰ ওপৰ উঠ ঢাকিব আৰু অখুচি অখুচি বুলি চিঞৰিব। যিমান দিন তেওঁ গাত সেই কুষ্ঠ ৰোগ ঘা থাকিব, সিমান দিন তেওঁ অখুচি হৈ থাকিব। তেওঁ অখুচি হোৱাত আৰু তেওঁ সেই ৰোগ যেন ব্যাপি নাযায়, সেইকাৰণে তেওঁ অকলে থাকিব। তেওঁ থকা ঠাই চাউনীৰ বাহিৰত হ'ব। আৰু নোমৰকি হন সূতাৰ এটা বস্তত কুষ্ঠ ৰোগৰ কোনো দাগ থাকিলে বা হনৰ কি নোমৰ দীৰ্ঘ সূতা বা বাণী সূতাত বা কোনো ছালত কি ছালেৰে সজা কোনো বস্তত বা বস্ত বা ছালত বা দীৰ্ঘ সূতাত বা বাণীৰ সূতাত বা ছালৰ কোনো বস্তত থকা সেই দাগ যদি অলপ কেঁচা বৰণীয়া বা ৰঙচুৱা হয়, তেন্তে সেয়ে কুষ্ঠ ৰোগ দাগ। তাক পুৰোহিতক দেখুওৱা যাব। পাছত পুৰোহিতে সেই দাগ চাই দাগ থকা বস্তুটোৰ সাত দিন আঁতৰ কৰি ৰাখিব। পাছত সপ্তম দিনা পুৰোহিতে সেই দাগ চাই যদি কাপোৰত বা দীৰ্ঘ সূতা কি বাণী সূতাত বা কোনো কামৰ কাৰণে ব্যৱহাৰ কৰা ছালত সেই দাগ ব্যাপি যোৱা দেখে, তেন্তে সেই দাগ সংহাৰক কুষ্ঠ ৰোগৰ দাগ, সেয়ে অখুচি বস্তু। এইকাৰণে যি বস্তত বা নোমৰ যি হন বা যি দীৰ্ঘ সূতাত বা বাণী সূতাত বা ছালেৰে সজা যি বস্তত সেই দাগ হয়, তাক পুৰি ভস্ম কৰিব, কিয়নো সেয়ে সংহাৰক কুষ্ঠ। তাক সম্পূৰ্ণৰূপে জুইত পুৰি ভস্ম কৰা হ'ব। কিন্তু পুৰোহিতে চাই যদি সেই দাগ কাপোৰত বা দীৰ্ঘ সূতাত কি বাণী সূতাত বা ছালৰ কোনো বস্তত সেই দাগ ব্যাপি যোৱা নেদেখে, তেতিয়া পুৰোহিতে সেই দাগ থকা বস্তুটোৰ ধুবলৈ আজ্ঞা দিব। পাছত আৰু সাত দিন সেই বস্তুটো আঁতৰত ৰাখিব। সেই দাগ থকা বস্তু ধোৱাৰ পাছত পুৰোহিতে সেই দাগ চাব আৰু সেই দাগ ব্যাপি নগ'লেও যদি আন বৰণ ধৰা নাই, তেন্তে সেয়ে অখুচি। যি ঠাইতে সেই দাগে বস্তুটো অখুচি নকৰক, তুমি তাক জুইত পুৰি ভস্ম কৰিবা। কিন্তু ধোৱাৰ পাছত পুৰোহিতে চাই যদি সেই দাগ গুমা দেখে, তেন্তে তেওঁ সেই বস্ত্ৰৰ পৰা বা ছালৰ পৰা বা দীৰ্ঘ সূতা বা বাণী সূতাৰ পৰা তাক ছিঙি পেলাব। তথাপিও যদি সেই বস্ত্ৰত বা দীৰ্ঘ সূতা কি বাণী সূতাত বা ছালেৰে সজা কোনো বস্ত্ৰত তাক পুনৰাই দেখা যায়, তেন্তে সেয়ে ব্যাপি যোৱা কুষ্ঠ। সেই দাগ থকা যিয়ে বস্তু তুমি তাক জুইত পুৰি ভস্ম কৰিবা। আৰু ধোৱাৰ পাছত সেই দাগ বস্ত্ৰৰ পৰা বা দীৰ্ঘ সূতা কি বাণী সূতাৰ পৰা বা ছালৰ কোনো বস্তুৰ পৰা এৰাই, তেন্তে দ্বিতীয়বাৰ তাক ধোৱা হ'ব, তেতিয়া সেয়ে শুচি হ'ব। নোমৰ বা হন সূতাৰ বস্ত্ৰত বা দীৰ্ঘ সূতা কি বাণী সূতাত বা ছালৰ কোনো বস্তুত হোৱা কুষ্ঠ ৰোগৰ দাগৰ বিষয়ে শুচি অখুচি বুলি কোৱা নিয়ম এই।